এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, ৰাজ্য চৰকাৰৰ স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি কেইবাটাও বিভাগত 481 গৰাকী ব্যক্তিক নিযুক্তি পত্ৰ প্ৰদান কাৰ্যসূচী, ৰাজ্য চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে কেইবাগৰাকী মন্ত্ৰী, সাংসদ, বিধায়ক আৰু জিলা আয়ুক্তসকলৰ সৈতে বৈঠক, কাছাৰ জিলাৰ কালাইন শিলচৰ পথৰ ভাংগাৰপাৰৰ হাৰং নদীৰ ওপৰৰ দলংখন ভাগি পৰাৰ ৰাজ্যৰ অন্যান্য অংশৰ সৈতে বৰাক উপত্যকাৰ যোগাযোগ বিচ্ছিন্ন, অ' এন জি চিৰ গেছ নিৰ্গমন সন্দৰ্ভত নিগমৰ অধ্যক্ষৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা, আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া ক্ৰিকেট টেষ্ট শৃংখলা কাইলৈ আৰম্ভ। ৰাজ্য চৰকাৰৰ স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি কেইবাটাও বিভাগত 481 গৰাকী ব্যক্তিক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। পশুপালন আৰু পশু চিকিৎসা বিভাগত 443 গৰাকী পশু চিকিৎসা ক্ষেত্ৰ সহায়ক, পৰ্যটন বিভাগত 12 গৰাকী পৰ্যটন উন্নয়ন বিষয়া আৰু শিক্ষা বিভাগত 23 গৰাকী জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা তথা 3 গৰাকী ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সহকাৰী সঞ্চালকক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। এই উপলক্ষে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল উপস্থিত থাকিব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে কালি পৰ্যন্ত বিভিন্ন বিভাগত 120,359 গৰাকী ব্যক্তিক নিযুক্তি পত্ৰ প্ৰদান কৰিছে। ৰাজ্য চৰকাৰৰ অভিলাষী আৰু জনকল্যাণমূলক আঁচনিসমূহ নিৰ্ধাৰিত সময়ত ফলপ্ৰসূভাৱে ৰূপায়ণৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে কেইবাগৰাকী মন্ত্ৰী, সাংসদ, বিধায়ক আৰু জিলা আয়ুক্তসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত অৰুণোদয়ৰ তৃতীয় পৰ্যায়, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, আত্মনিৰ্ভৰ অসম, এটিকলি দুটিপাত আঁচনি সময়মতে ৰূপায়ণৰ বিভিন্ন দিশ সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। ডঃ শৰ্মাই অৰুণোদয়ৰ দ্বিতীয় পৰ্যায়ত বাদ পৰি ৰোৱা যোগ্য হিতাধিকাৰীসকলৰ নাম পুনৰীক্ষণৰ ব্যৱস্থা কৰিবলৈ জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে পুনৰীক্ষণৰ পাছত বিবেচিত হোৱা যোগ্য হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্তিৰ জৰিয়তে চূড়ান্ত তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ অনুমোদন ল'বলৈ জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়ে। এই বৈঠকতে ৰেচন কাৰ্ডৰ বিষয়টোও আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে প্ৰতিটো সমষ্টিত নতুনকৈ 1000খন নতুন ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত লৈছে। এই ক্ষেত্ৰত বিধৱা মহিলা, বিবাহ বিচ্ছেদিত আৰু অবিবাহিত মহিলাক একক ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। ডঃ শৰ্মাই কয় যে কৰ্কট আদি ৰোগৰ ক্ষেত্ৰত আয়ুষ্মান কাৰ্ডৰ সুবিধা ল'ব পৰাকৈ প্ৰতিখন জিলাৰ আয়ুক্তসকলক 500খনকৈ ৰেচন কাৰ্ড দিয়া হ'ব। জিলা আয়ুক্তসকলে যোগ্য তথা প্ৰয়োজন অনুসৰি এই কাৰ্ড প্ৰদান কৰিব পাৰিব। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই আঁচনিত যোগ্য হিতাধিকাৰী অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ বিধায়কসকলক আহ্বান জনায়। চাহবাগিচাৰ জনসাধাৰণৰ সৰ্বাংগীন কল্যাণৰ বাবে চৰকাৰে নিৰন্তৰ কাম কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ এটিকলি দুটিপাত আঁচনিৰ সফল ৰূপায়ণত গুৰুত্ব আৰোপ কৰে। অসমৰ চাহ শিল্পৰ 200 বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে এই আঁচনিখন ৰূপায়ণ কৰিবলৈ আগবাঢ়িছে। ইয়াৰ বাবে প্ৰপত্ৰ পূৰণৰ ক্ষেত্ৰত বাগান কৰ্তৃপক্ষ, বিধায়ক আৰু নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলে সহযোগিতা আগবঢ়াব। ডঃ শৰ্মাই আত্মনিৰ্ভৰ অসম আঁচনিৰ বাবে প্ৰয়োজনীয় নিৰ্বাচক সমিতি গঠনৰ ক্ষেত্ৰত জিলা অভিভাৱক মন্ত্ৰীসকলৰ সৈতে আলোচনা কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ চৰকাৰী বাংলো অথবা বিদ্যালয়কে ধৰি অব্যৱহৃত চৰকাৰী গৃহত অস্থায়ীভাৱে কাৰ্যালয় আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে সমগ্ৰ প্ৰক্ৰিয়াটো 15 আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়ে। কাছাৰ জিলাৰ কালাইন শিলচৰ পথৰ ভাংগাৰহাৰৰ হাৰং নদীৰ ওপৰৰ দলংখন যোৱা মঙলবাৰে নিশা ভাগি পৰাত ৰাজ্যৰ অন্যান্য অংশৰ সৈতে বৰাক উপত্যকাৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। কালাইন শিলচৰ পথৰ অন্যতম গুৰুত্বপূৰ্ণ সংযোগী দলংখনত নিশা 2খন অতিৰিক্ত বোজাই কৰা ট্ৰাক পাৰ হৈ যোৱাৰ সময়তে ভাগি পৰে। এই দলংখন ভাগি পৰাৰ ফলত গুৱাহাটীৰ পৰা শিলচৰ, হাইলাকান্দি, শ্ৰীভূমি, ত্ৰিপুৰা আৰু মিজোৰামলৈ পথৰ সংযোগ বিচ্ছিন্ন হৈ পৰিছে। এই দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰে কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাতই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে। তেওঁ এই ঘটনাৰ উচিত তদন্তৰ আশ্বাস দিয়ে।
আজি অতি নিশা প্রায় দুটামান বজাত এই যখন ভাঙ্গারপাড় যখন হারাং নদীর উপর যখন ব্রিজ আসলে লোহার ব্রিজ আসলে ব্রিজ খন কলাপ্স করেছে ইয়ার গাড়ি দুখন তলত পড়ে গেছে আর আমি লগে লগে ইয়াত আহিছো আই ইয়ার যে রেস্কিউ অপারেশন আছে এখানে আমি করেছো আর ইয়ার যে অল্টারনেটিভ ব্যবস্থা লব লাগে মাননীয় ডিসি মহোদয় আহি আছে আমি কথা আলোচনা করেছো আর সাইডে দি একটা রাস্তা আছে আমি নিজের রাস্তাটো রাতে গিয়ে চাইছো যদি লড়া ছোৱালী যখন স্কুল যাওয়া লড়া ছোৱালী আছে বা কলেজ যাওয়া যখন লড়া ছোৱালী আছে আরো যেখানে ব্যক্তিগত বাহন সরু গাড়ি সেইখিন যাব পারে গতি এই যখন ব্রিজ এটা ইয়াত কলাপ্স হয়ে গেছে পড়ে গেছে গতি ইয়ার যবস্থা আছে যাতে ইয়াত কোনো ধরনের অসুবিধা নহয় মানে এটাতো রাস্তাটা সম্পূর্ণরূপে বন্ধ হয়ে গেছে আর সেখানে আমি ইয়াত ব্যবস্থা গ্রহণ করেছো তার ডিসি মহোদয় আহি আছে আমি গোটে আলোচনা করি তার কারণে যিহিত ব্যবস্থা লব লাগে আর রাইজর সুবিধার কারণে যেখানে করব লাগে সেইখানে আমি
উল্লেখযোগ্য যে যোৱা 21 মে'ত কাটিগড়াৰ গেমন দলংখন মেৰামতিৰ বাবে বন্ধ কৰি দিয়াৰ পাছত বিকল্প হিচাপে ভাঙ্গাৰপাৰ দলংখন যাতায়াতৰ বাবে মুকলি কৰি দিয়া হৈছিল। অবৈধ বিদেশীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তে বিদেশীক ঘূৰাই পঠিওৱাৰ নামত নীতি বহিৰ্ভূতভাৱে কোনো লোকক চৰকাৰে আবদ্ধ কৰি ৰাখিব নোৱাৰিব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰকাশ কৰিছে। বিদেশী ঘোষিত গোৱালপাৰাৰ হাছিনুৰ নামৰ লোকজনক মোকলাই দিবলৈ উচ্চ ন্যায়ালয়ে গোৱালপাৰা আৰক্ষীক নিৰ্দেশ দিছে। 2018 চনত বিদেশী ন্যায়াধীকৰণে হাছিনুৰক বিদেশী ঘোষণা কৰাৰ পাছত দুবছৰ ধৰি ডিটেনশ্যন কেম্পত কাৰাৰুদ্ধ হৈ আছিল। 2021 চনত উচ্চ ন্যায়ালয়ে চৰ্ত সাপেক্ষে হাছিনুৰৰ জামিন মঞ্জুৰ কৰিছিল যদিও শেহতীয়াকৈ গোৱালপাৰা আৰক্ষীয়ে 25 মে'ত লোকজনক পুনৰ গ্ৰেপ্তাৰ কৰে। ইয়াৰ বিৰুদ্ধে হাছিনুৰৰ পৰিয়ালে ন্যায়ালয়ত লেখ আবেদন জনোৱাৰ পাছত ন্যায়ালয়ে কয় যে সংবিধানৰ 21 নম্বৰ অনুচ্ছেদৰ অধীনত আটকাধীন লোক এজনৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰাটো আদালতৰ দায়িত্ব। উচ্চ ন্যায়ালয়ে বিদেশী ঘোষিত হাছিনুৰক কোখৰাঝাৰৰ 7ম আৰক্ষী বেটেলিয়নৰ হল্ডিং চেণ্টাৰৰ পৰা মুকলি কৰিবলৈ নিৰ্দেশ দিয়ে। 20 জুনত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। ৰাজ্য প্ৰশাসনে গোৱালপাৰা জিলাৰ হাছিলা বিলত শেহতীয়াকৈ উচ্ছেদ অভিযানৰ ফলত দীপৰ বিলতকৈও বৃহৎ এলেকা দখলমুক্ত কৰিবলৈ সমৰ্থ হৈছে। ইয়াৰ ফলত ৰাজ্যখনৰ প্ৰাকৃতিক জলাশয় সংৰক্ষণৰ জৰিয়তে প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত প্ৰকাশ কৰে।
এটা উচ্ছেদ খতম হৈ গ'ল, দ্বিতীয় আৰু এটা উচ্ছেদ আছে। মই যিটো এছেম্বলিত কৈছিলো ৰাক্ষসিনী পাহাৰ, এতিয়া তাৰ কাৰণে যা যোগাৰ আৰম্ভ হৈছে। ইটোতো চেজ হৈ গ'ল, একো নাই আৰু, খুব ধুনীয়া। মই যাম দুই এদিনতে, আপোনালোকো ওলাব। সেই যিখন বিল, হৰশিলা বিল, দীপৰ বিলতকৈও ডাঙৰ, তাত মানুহ বহি লৈছিল। 1500 বিঘাৰ এখন বিল, তাতে মানুহ সোমাই লৈছিল। গতিকে অসমৰ প্ৰকৃতিটো একেবাৰে শেষ কৰি দিছিলে। আৰু বিধানসভাতো বিৰোধী দলপতিয়ে কৈছে যে এইবিলাকৰ পৰা উচ্ছেদ কৰিলে আমাৰ আপত্তি নাই বুলি। জান বিল জুৰি
উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা হাছিলা বিলৰ ভূমিত 667টা পৰিয়ালে অবৈধভাৱে বসবাস কৰি আহিছিল। উচ্ছেদ অভিযানৰ পূৰ্বে একাংশ পৰিয়ালে স্বইচ্ছাই সেই স্থান ত্যাগ কৰে যদিও বাকী থকা লোকসকলক প্ৰশাসনে ইতিমধ্যে উচ্ছেদ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰৰ ভটিয়াপাৰৰ ONGCৰ গেছ নিৰ্গমন সন্দৰ্ভত কালি লোকসেৱা ভৱনত নিগমৰ অধ্যক্ষ অৰুণ কুমাৰ সিঙৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে গেছ নিৰ্গমনৰ ঘটনাটো অতি চিন্তাৰ বিষয় বুলি উল্লেখ কৰে। তেওঁ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে ৰাজ্য চৰকাৰে সকলো সহযোগিতা আগবঢ়াব বুলি প্ৰকাশ কৰে। ডঃ শৰ্মাই জনসাধাৰণৰ সুৰক্ষাৰ দিশটো নিশ্চিত কৰাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অধ্যক্ষগৰাকীক আহান জনায়। মুখ্যমন্ত্ৰী শৰ্মাই এই গেছ নিৰ্গমন সন্দৰ্ভত কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিস্থিতিৰ অৱনতি ৰোধ কৰাৰ বাবে ONGCক যুদ্ধকালীন তৎপৰতাৰে গেছ নিৰ্গমন নিয়ন্ত্ৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰাৰ নিৰ্দেশ দিবলৈ পত্ৰখনৰ জৰিয়তে অনুৰোধ জনাইছে। তেওঁ লগতে স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে ONGCয়ে অধিক সক্ৰিয়তাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছে বুলি মত প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে ৰিগৰ কাষৰীয়া অঞ্চলৰ 300ৰো অধিক লোকক স্থানান্তৰিত কৰিছে আৰু তেওঁলোকক সকলো ধৰণৰ সাহায্য আগবঢ়াইছে বুলি তেওঁ প্ৰকাশ কৰে। সাহিত্য একাডেমীয়ে কালি ঘোষণা কৰা চলিত বৰ্ষৰ যুৱ আৰু শিশু সাহিত্য বঁটা লাভ কৰা ব্যক্তিসকলৰ নামৰ তালিকা প্ৰকাশ কৰিছে। অসমৰ সুপ্ৰকাশ ভূঞালৈ কুচিয়া নামা শীৰ্ষক চুটিগল্প সংকলনৰ বাবে যুৱ সাহিত্য বঁটা আৰু সুৰেন্দ্ৰ মোহন দাসলৈ মইনাহঁতৰ পদ্যৰ বাবে শিশু সাহিত্য বঁটা আগবঢ়োৱা হৈছে। অমৰ খুঙ্গুৰ বড়োৱে বড়ো ভাষাত লিখা অং অচুৰ কবিতা সংকলনৰ বাবে যুৱ সাহিত্য বঁটা আৰু বিনয় কুমাৰ ব্ৰহ্মই শান্তি বৌচন আৰু আখো দানাই শিশু গল্প সংকলনৰ বাবে শিশু সাহিত্য বঁটা লাভ কৰিছে। যুৱ সাহিত্য বঁটা লাভ কৰা শিৱসাগৰ জিলাৰ দিখৌমুখৰ গোৱালগাঁৱৰ বাসিন্দা সুপ্ৰকাশ ভূঞাই 2008 চনৰ পৰা অসমৰ বিভিন্ন প্ৰতিষ্ঠিত আলোচনীত নিয়মীয়াভাৱে লিখি আহিছে। মূলত মানুহৰ দুখ যন্ত্ৰণা আৰু সপোনক বিষয় হিচাপে লৈ গল্প লিখি অহা শ্ৰী ভূঞাই বঁটা লাভৰ পাছত নিজৰ মনৰ ভাৱ এনেদৰে প্ৰকাশ কৰিছে।
2025 বৰ্ষৰ বাবে মোৰ কুচিয়া নামা শীৰ্ষক গল্প সংকলনখনৰ বাবে মই সাহিত্য একাডেমীৰ যুৱ পুৰস্কাৰ পাইছোঁ। স্বাভাৱিকতে এই বঁটাপ্ৰাপ্তিয়ে মোক আনন্দিত কৰিছে। ই মোক ভৱিষ্যতে অধিক দায়বদ্ধতাৰে লিখি যাবলৈ উৎসাহিত কৰিব। এপাহতে যিসকল ব্যক্তিয়ে মোক এই বঁটাৰ বাবে যোগ্য বুলি বিবেচনা কৰিলে তেওঁলোকক মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই আচলতে 2008 বৰ্ষৰ পৰাই নিয়মীয়াকৈ লিখি আহিছোঁ। মোৰ গল্প গৰিয়সী, প্ৰান্তিক, সাতসৰী, প্ৰকাশ আদি আলোচনীত প্ৰকাশ পাই আহিছে। মোৰ বৰ্তমানলৈকে 2খন গল্প সংকলন প্ৰকাশ পাইছে। মোৰ প্ৰথম গল্প সংকলনখন হৈছে চিচিফাছৰ পৃথিৱী, এইখন সাহিত্য একাডেমীৰ নবোদয় প্ৰকল্পৰ অধীনত প্ৰকাশ পাইছে। মোৰ দ্বিতীয় গল্প সংকলনখন কুচিয়ানামা, আৰু এই গল্প সংকলনখন প্ৰকাশ কৰিছে পূৰ্বায়ন প্ৰকাশনে। আৰু এই গল্প সংকলনখনৰ বাবে মই এই বৰ্ষৰ সাহিত্য একাডেমী যুৱ পুৰস্কাৰ লাভ কৰিছোঁ। এই পুৰস্কাৰ দৰাচলতে মোৰ চৌপাশৰ মানুহবোৰ, যিবোৰৰ গল্প মই কৈছোঁ, তেওঁলোকৰ প্ৰতি, সেই চৰিত্ৰবোৰৰ প্ৰতি, এই সমাজখনৰ প্ৰতি এক স্বীকৃতি বুলি মই বিনম্ৰতাৰে গ্ৰহণ কৰিছোঁ। আৰু মই ভৱিষ্যতে এই কাহিনীবোৰ অধিক আন্তৰিকতাৰে আৰু দায়বদ্ধতাৰে ই আচলতে কৈ যাবলৈ মোক উৎসাহিত কৰিব।
ভাৰত ইংলেণ্ডৰ মাজৰ 5খনীয়া ক্ৰিকেট টেষ্ট শৃংখলা কাইলৈ আৰম্ভ হ'ব। ইতিমধ্যে দুয়োটা দলে এই শৃংখলাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিতব্য টেষ্ট শৃংখলাৰ পূৰ্বে বিৰাট কোহলিৰ আমন্ত্ৰণ মৰ্মে অধিনায়ক শুভমন গিল, সহ অধিনায়ক ঋষভ পণ্ট, মহম্মদ চিৰাজকে ধৰি কেইবাগৰাকী ক্ৰিকেটাৰে লণ্ডনত উপস্থিত হয়। কোহলিয়ে টেণ্ডুলকাৰ, এণ্ডাৰছন ট্ৰফীৰ বাবে খেলিব লগা টেষ্ট শৃংখলাৰ নৱনিযুক্ত অধিনায়ক গিলক শুভেচ্ছা জ্ঞাপন কৰে। ভাৰত আৰু ইংলেণ্ডৰ মাজত হ'বলগীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ কাইলৈ ইংলেণ্ডৰ লিডছত অনুষ্ঠিত হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মাজত কালি নিশা 35 মিনিট ধৰি একাধিক বিষয় সন্দৰ্ভত টেলিফোনিক বাৰ্তালাপ হয়। সেই বাৰ্তালাপতেই ট্ৰাম্পৰ মধ্যস্থতাত ভাৰত পাকিস্তানৰ যুদ্ধবিৰতি হোৱা নাছিল বুলি প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে। এই বাতৰিটোক অসমীয়া প্ৰতিদিন আৰু দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল আৰু দ্য টাইমছ অফ ইণ্ডিয়া কাকততো বাতৰিটোৱে প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা আক্ৰমণ প্ৰত্যাক্ৰমণে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে। ইৰাণে ইজৰাইলৰ বিৰুদ্ধে পূৰ্ণ পৰ্যায়ৰ যুদ্ধ ঘোষণা কৰা বাতৰিটো দৈনিক জনমভূমি কাকতে মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। আমাৰ অসম কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম ইজৰাইলত ভয়ংকৰ প্ৰত্যাঘাত, ইৰাণৰ ট্ৰাম্পৰ আত্মসমৰ্পণৰ নিৰ্দেশ অগ্ৰাহ্য। তেহৰাণত আবদ্ধ ভাৰতীয় শিক্ষাৰ্থীসকলৰ এটা দল লৈ প্ৰথমখন বিমান আজি ভাৰতত উপস্থিত হোৱাৰ বাতৰিটো দ্য আছাম ট্ৰিবিউন কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। ধুবুৰীৰ গৌমাংস কাণ্ডৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই কালি লখিমপুৰতো এটা নামঘৰৰ সন্মুখত দুষ্কৃতিকাৰীয়ে গৌমুণ্ড পেলাই থৈ যায় আৰু পিছত আৰক্ষীয়ে 7জনক গ্ৰেপ্তাৰ কৰে। এই বাতৰিটোক নিয়মীয়া বাৰ্তা কাকতে মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। মুখ্যমন্ত্ৰীয়ে গৌমাংস কাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা বাতৰিটো দৈনিক অগ্ৰদূত আৰু অসমীয়া খবৰ কাকতে বিশেষ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে।
মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ 2025ৰ বাবে মনোনয়নৰ আহ্বান কৰিছে। সাহসিকতা, ক্ৰীড়া, উদ্ভাৱন, সমাজসেৱা, কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে 18 বছৰ অনুৰ্ধৰ শিশুসকলক এই পুৰস্কাৰৰ বাবে মনোনয়ন কৰিব পাৰিব। অসম ৰাজ্যিক শিশু সুৰক্ষা সমাজে সকলো বিদ্যালয়, বিভিন্ন প্ৰতিষ্ঠান, স্বেচ্ছাসেৱী সংগঠন, পিতৃ মাতৃ, অভিভাৱক অথবা সাধাৰণ নাগৰিকসকলেও এনে শিশুৰ বাবে মনোনয়ন কৰিব পাৰিব। ইচ্ছুক লোকসকলে মন্ত্ৰালয়ৰ ৱেবছাইটৰ জৰিয়তে অহা 31 জুলাইৰ ভিতৰত মনোনয়ন জমা দিব পাৰিব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আন্তৰিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ আকৌ এবাৰ। ৰাজ্য চৰকাৰৰ স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি কেইবাটাও বিভাগত 481 গৰাকী ব্যক্তিক নিযুক্তিপত্ৰ প্ৰদান কাৰ্যসূচী। ৰাজ্য চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে কেইবাগৰাকী মন্ত্ৰী, সাংসদ, বিধায়ক আৰু জিলা আয়ুক্তসকলৰ সৈতে বৈঠক। কাছাৰ জিলাৰ কালাইন শিলচৰ পথৰ ভাংগাৰপাৰাৰ হাৰং নদীৰ ওপৰৰ দলংখন ভাগি পৰাত ৰাজ্যৰ অন্যান্য অংশৰ সৈতে বৰাক উপত্যকাৰ যোগাযোগ বিচ্ছিন্ন। বিদেশীক ঘূৰাই পঠিওৱাৰ নামত নীতি বহিৰ্ভূতভাৱে কোনো লোকক চৰকাৰে আবদ্ধ কৰি ৰাখিব নোৱাৰিব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সকিয়নি। আৰু ভাৰত ইংলেণ্ডৰ মাজৰ 5খনীয়া ক্ৰিকেট টেষ্ট শৃংখলা কাইলৈ আৰম্ভ। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। এতিয়া জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।